এয়া আকাশবাণী। বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নিৰ্বাচন আয়োগে ভোটাৰ তালিকা প্ৰস্তুতি আৰু পৰ্যালোচনা প্ৰক্ৰিয়াত জড়িত বুথ পৰ্যায়ৰ বিষয়া BLOৰ পাৰিতোষিক দুগুণলৈ বৃদ্ধি কৰিছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গুজৰাটৰ ভাৱনগৰ ষ্টেচনত পতাকা জোকাৰি ভাৱনগৰ অযোধ্যা কণ্টেইনমেণ্ট সাপ্তাহিক ৰেলগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। উত্তৰ প্ৰদেশৰ গোণ্ডাত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 11গৰাকী লোক নিহত হয় আৰু 4গৰাকী লোক আহত হয়। ব্ৰাজিলৰ ফাৰ্ষ্ট টু ইকুৱাছত চলি থকা WTT ষ্টাৰ কণ্টেণ্ডাৰ 2025 টেবুল টেনিছ প্ৰতিযোগিতাত ভাৰতৰ মনোজ শ্বাহ আৰু দিয়া চিতালে জুটি আজি নিশা মিক্স ডাবলছৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আৰু অভেল টেষ্টত ঘৰুৱা দল ইংলেণ্ডে 1 উইকেটৰ বিনিময়ত দ্বিতীয় ইনিংছত সংগ্ৰহ কৰা 50 ৰাণৰ পৰা আজি চতুৰ্থ দিনৰ খেল আৰম্ভ কৰিব। নিৰ্বাচন আয়োগে ভোটাৰ তালিকা নিৰীক্ষণ প্ৰক্ৰিয়াত জড়িত বুথ পৰ্যায়ৰ বিষয়া BLOৰ পাৰিতোষিক দুগুণলৈ বৃদ্ধি কৰাৰ লগতে পৰ্যবেক্ষকসকলৰ পাৰিতোষিক বৃদ্ধি কৰিছে। নিৰ্বাচনী সংস্থাটোৱে এটা বিবৃতিত জনাইছে যে দৰমহাৰ সংশোধিত গাঁথনি অনুসৰি BLOসকলৰ বাৰ্ষিক পাৰিতোষিক 6,000ৰ পৰা 12,000লৈ বৃদ্ধি কৰাৰ লগতে ভাট্টা 1,000ৰ পৰা 2,000 টকালৈ বৃদ্ধি কৰা হৈছে। একেদৰে ভোটাৰ তালিকা প্ৰস্তুতি প্ৰক্ৰিয়াত বিশেষ ভূমিকা পালন কৰা পৰ্যবেক্ষকসকলৰ পূৰ্বৰ 12,000ৰ পৰা পাৰিতোষিক 18,000 টকালৈ বৃদ্ধি কৰা হৈছে। নিৰ্বাচন আয়োগে ভোটাৰ পঞ্জীয়ক বিষয়া আৰু সহকাৰী ভোটাৰ পঞ্জীয়ক বিষয়াসকলৰো মাননি বৃদ্ধি কৰিছে। এই অনুসৰি ভোটাৰ পঞ্জীয়ক বিষয়াসকলে 30,000 আৰু সহকাৰী ভোটাৰ পঞ্জীয়ক বিষয়াসকলে 25,000 টকা লাভ কৰিব। বিহাৰৰ পৰা আৰম্ভ হ'বলগীয়া বিশেষ ইণ্টেনচিভ পুনৰীক্ষণ SIRৰ বাবেও BLOসকলক 6,000 টকাৰ বিশেষ ভাট্টা প্ৰদান কৰা হ'ব। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গুজৰাটৰ ভাৱনগৰ ষ্টেচনত পতাকা জোকাৰি ভাৱনগৰ অযোধ্যা কেণ্টনমেণ্ট সাপ্তাহিক ৰেলগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে লগতে ৰেৱাৰ পৰা পুনে আৰু জব্বলপুৰৰ পৰা ৰায়পুৰলৈ চলাচল কৰিবলগীয়া আন দুখন ৰেলগাড়ীৰো যাত্ৰা মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় ৰেলৱেৰ সম্প্ৰতি চকুত লগা পৰিৱৰ্তন হৈছে আৰু বিগত 11 বছৰত দেশত 34,000 কিলোমিটাৰ নতুন ৰেলপথ নিৰ্মাণ কৰা হৈছে। ভাৱনগৰ ৰেল ষ্টেচনত আয়োজিত অনুষ্ঠানত শ্ৰীবৈষ্ণৱে কয় যে ৰেল সেৱা সুৰক্ষিত আৰু পৰিষ্কাৰ কৰি তোলাৰ লগতে এই সেৱাৰ উন্নয়ন আধুনিকীকৰণ সম্প্ৰসাৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। দেশৰ 1,300 ষ্টেচনক উন্নত কৰি তোলাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই ষ্টেচন উন্নয়নৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ প্ৰকল্প। কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়া আৰু নিমু বেন বাম্ভানিয়ায়ো এই অনুষ্ঠানত উপস্থিত আছিল। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও ছাইয়ে অনুষ্ঠানত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে ৰেলমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ বাবে কেতবোৰ নতুন ঘোষণা কৰে। এই অনুসৰি পোৰবন্দৰ আৰু ৰাজকোটৰ মাজত নতুন ৰেলসেৱা আৰম্ভ হ'ব। দীৰ্ঘদিনীয়া দাবী পূৰণ কৰি ছাৰাডিয়া আৰু ফঞ্জেলিয়াৰ মাজত নতুন ৰেলপথ নিৰ্মাণৰ কথা শ্ৰীবৈষ্ণৱে ঘোষণা কৰে। মন্ত্ৰীগৰাকীয়ে ভাৱনগৰ বন্দৰত নতুন মালবাহী টাৰ্মিনেল স্থাপন কৰাৰ কথা উল্লেখ কৰে। তেওঁ ভাৱনগৰ আৰু চুৰাটৰ মাজত নতুন বন্দে ভাৰত ৰেলগাড়ীৰ চলাচলৰো প্ৰতিশ্ৰুতি দিয়ে। জম্মু কাশ্মীৰৰ অনন্তনাগ জিলাত খনন কাৰ্যৰ সময়ত শিৱলিংগৰ লগতে বহু হিন্দু দেৱ দেৱীৰ মূৰ্তি খোদিত ফলক উদ্ধাৰ কৰা হৈছে। চৰকাৰী সূত্ৰই জনোৱা মতে দক্ষিণ কাশ্মীৰ জিলাৰ আছিমুকামৰ চালিয়া অঞ্চলৰ কাৰুকুটনাগত এই মূৰ্তিসমূহ উদ্ধাৰ কৰা হৈছে। জম্মু কাশ্মীৰৰ পুৰাতত্ব আৰু সংগ্ৰহালয় বিভাগৰ বিষয়াসকলে অঞ্চলটো পৰিদৰ্শন কৰিছে। তেওঁলোকে এই মূৰ্তিসমূহৰ সময় আৰু উৎপত্তিৰ পৰীক্ষা কৰিবলৈ এই ফলকসমূহ শ্ৰীনগৰলৈ পঠিয়াব। কাৰকুটা বংশৰ সৈতে জড়িত কাশ্মীৰী পণ্ডিতসকলৰ সৈতে এই ফলক উদ্ধাৰ হোৱা ঠাইসমূহৰ স্মৃতি জড়িত হৈ আছে। জাপানৰ ওছাকাত আয়োজিত বিশ্ব এক্সপ' 2025ত ভাৰত মণ্ডপত কালি 20,000তকৈ অধিক লোকৰ সমাগম হয়। ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, মহাকাশ সফলতা আৰু হস্তশিল্পৰ প্ৰদৰ্শনে সকলোকে আকৰ্ষণ কৰে। জাপানত থকা ভাৰতীয় দূতাবাসে সামাজিক মাধ্যমৰ বাৰ্তাযোগে কয় যে তাত উপস্থিত লোকসকলে সৰ্বাংগীন বিকাশৰ বাবে প্ৰাচীন কালৰে পৰা চলি অহা ভাৰতীয় যোগাভ্যাসৰ অনুশীলন কৰে। মহাকাশ গৱেষণা আৰু চন্দ্ৰ অভিযানত ভাৰতৰ অগ্ৰণী ভূমিকাক প্ৰদৰ্শন কৰিবলৈ বিশ্ব এক্সপ' 2025ত চন্দ্ৰযান জোন সন্নিৱিষ্ট কৰা হৈছে। এখন জিলা এবিধ সামগ্ৰী জোনত জম্মু কাশ্মীৰৰ অখৰুটৰ কাঠত খোদিত শিল্পকলা আৰু উৰিষ্যাৰ তাৰাকাচি কলা প্ৰদৰ্শন কৰা হয়। অহা 13 অক্টোবৰলৈ এই প্ৰদৰ্শনী চলি থাকিব। ইয়াত 160খনতকৈও অধিক দেশ আৰু 9টা আন্তঃৰাষ্ট্ৰীয় সংগঠনে অংশগ্ৰহণ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। উত্তৰ প্ৰদেশৰ গোণ্ডাত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 11 লোক নিহত হয় আৰু 4 লোক আহত হয়। আৰক্ষীয়ে জনোৱা মতে পৃথ্বীৰাজ মন্দিৰলৈ 15 ভক্ত কঢ়িয়াই নিয়া বলেৰো বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ দ খাৱৈত বাগৰি পৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু নিহতসকলৰ পৰিয়াললৈ 5,00,000 টকাকৈ আৰ্থিক অনুদান আগবঢ়ায়। ৰাছিয়াৰ কুৰিল দ্বীপপুঞ্জত আজি পুৱা 6.8 ৰিখটাৰ স্কেল প্ৰাবল্যৰ এটা শক্তিশালী ভূমিকম্প অনুভূত হয়। ইয়াৰ ফলত ৰাছিয়াৰ কামচাটকা উপদ্বীপত ছুনামিৰ সতৰ্কতা জাৰি কৰা হৈছে। চৰকাৰী সূত্ৰই ছুনামিৰ ফলত বৃহৎ ঢৌ উঠাৰ বিষয়ে সতৰ্ক কৰি দিছে। চলিত সপ্তাহত এয়া হৈছে দেশখনৰ দ্বিতীয়টো বৃহৎ ভূমিকম্প। 30 জুলাইত দেশখনত 8.8 প্ৰাবল্যৰ এটা বৃহৎ ভূমিকম্প হৈছিল। ৰাছিয়াৰ ছোচিৰ ব্লেক চি ৰিজৰ্টৰ সমীপৰ এটা তেল ডিপুত আজি ভয়ংকৰ অগ্নিকাণ্ড হয়। দেশখনৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ ফলতে ডিপুটোত জুই লাগে। ইয়াৰ পৰিপ্ৰেক্ষিতত ছোচিৰ সমীপৱৰ্তী বিমানবন্দৰৰ সকলো বিমানৰ চলাচল বন্ধ কৰি দিয়া হয়। স্থানীয় প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি ইউক্ৰেইনৰ ড্ৰোনে এটা তেলৰ টেংকত আঘাত কৰে আৰু ইয়াৰ পৰাই জুই জ্বলি উঠে। ঘটনাটোত কোনো লোক হতাহত হোৱাৰ বাতৰি পোৱা হোৱা নাই। একে সময়তে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰই ইউক্ৰেইনৰ দক্ষিণ মহানগৰ মাইকোলেইভত একাংশ বাসগৃহ আৰু অন্যান্য ভৱনত আঘাত কৰে। এই আক্ৰমণত কমেও 7 লোক আহত হয়। ব্ৰাজিলৰ ফজ ডু ইকুৱাছুত চলি থকা WTT ষ্টাৰ কণ্টেণ্ডাৰ 2025 টেবুল টেনিছ প্ৰতিযোগিতাত ভাৰতৰ মনোজ শ্বাহ আৰু দিয়া চিতালী জুটি আজি নিশা মিক্সড ডাবলছৰ ফাইনেলত অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন নিশা 9 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ শীৰ্ষ বাছনি তথা বিশ্বৰ 10 নম্বৰ স্থানৰ ভাৰতীয় জুটিটোৱে কোৱাৰ্টাৰ ফাইনেল আৰু ছেমিফাইনেলত চিলিৰ জুটিক হৰুৱাই ফাইনেলত প্ৰৱেশ কৰে। আজি হ'বলগীয়া ফাইনেলত তেওঁলোকে জাপানৰ ছাটোচি আইডা আৰু হোনোকা হাছিমোটোৰ বিৰুদ্ধে খেলিব। প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ ফাইনেলত শীৰ্ষ বাছনিৰ ভাৰতৰ মানৱ ঠক্কৰ আৰু মনোজ শ্বাহ জুটি জাৰ্মানীৰ বেনেডিক্ট ডুডা আৰু ডেংকিউৰ বিৰুদ্ধে খেলি 2-3 ছেটত পৰাস্ত হয়। প্ৰতিযোগিতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতৰ দুটা ডাবলছ জুটিয়ে ফাইনেলত প্ৰৱেশ কৰে। অভেল টেষ্টত ঘৰুৱা দল ইংলেণ্ডে 1 উইকেটৰ বিনিময়ত দ্বিতীয় ইনিংছত সংগ্ৰহ কৰা 50 ৰাণৰ পৰা আজি চতুৰ্থ দিনৰ খেল আৰম্ভ কৰিব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি 3:30 বজাত আৰম্ভ হ'ব। ভাৰতে বান্ধি দিয়া 374 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ইংলেণ্ডে কালি দিনান্তলৈ এটা উইকেট হেৰুৱাই 50 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ মহম্মদ ছিৰাজে কালি তৃতীয় দিনৰ অন্তিমটো বলত জেক ৰলিৰ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে 395 ৰাণত দ্বিতীয় ইনিংছ সামৰে। ভাৰতৰ হৈ য়শস্বী জয়ছৱালে 118 আৰু দ্বিতীয় দিনৰ খেলৰ সামৰণিৰ পৰত নাইট ৱাটছমেন হিচাপে বেট ধৰিবলৈ অহা আকাশদ্বীপে 66 ৰাণৰ বৰঙণি আগবঢ়ায়। ৰবীন্দ্ৰ জাদেজা আৰু ৱাশ্বিংটন সুন্দৰে 53 ৰাণকৈ কৰে। ইংলেণ্ড ভাৰততকৈ সামগ্ৰিকভাৱে 324 ৰাণত পিছ পৰি আছে। খেলখনত জয়লাভ কৰিবলৈ ভাৰতৰ আৰু 9টা উইকেটৰ প্ৰয়োজন। খেলখনৰ সংক্ষিপ্ত স্কৰসমূহ এনেধৰণৰ: ভাৰতৰ প্ৰথম ইনিংছত 224 আৰু দ্বিতীয় ইনিংছত 396 ৰাণ। ইংলেণ্ড প্ৰথম ইনিংছত 247 ৰাণ আৰু দ্বিতীয় ইনিংছত বৰ্তমানলৈ 1টা উইকেট হেৰুৱাই 50 ৰাণ। এছীয় ক্ৰিকেট পৰিষদে পুৰুষৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজনস্থলীৰ নাম ঘোষণা কৰিছে। সেই অনুসাৰে 9ৰ পৰা 28 ছেপ্টেম্বৰলৈ ডুবাই আৰু আবুধাবিত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ডুবাইত ফাইনেলসহ 11খন আৰু আবুধাবিত 8খন খেল অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ পঢ়ি দিছো। নিৰ্বাচন আয়োগে ভোটাৰ তালিকা প্ৰস্তুতি আৰু পৰ্যালোচনা প্ৰক্ৰিয়াত জড়িত বুথ পৰ্যায়ৰ বিষয়া BLOৰ পাৰিতোষিক দুগুণলৈ বৃদ্ধি কৰিছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি গুজৰাটৰ ভাৱনগৰ ষ্টেচনত পতাকা জোকাৰি ভাৱনগৰ অযোধ্যা কেণ্টনমেণ্ট সাপ্তাহিক ৰেলগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। উত্তৰ প্ৰদেশৰ গোণ্ডাত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত 11 লোক নিহত হয় আৰু 4 লোক আহত হয়। আৰু ব্ৰাজিলৰ ফজ ডু ইকুৱাছুত চলি থকা WTT ষ্টাৰ কণ্টেণ্ডাৰ 2025 টেবুল টেনিছ প্ৰতিযোগিতাত ভাৰতৰ মনোজ শ্বাহ আৰু দিয়া চেতালে জুটি আজি নিশা মিক্সড ডাবলছৰ ফাইনেলত অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।